বিষ্ণুং ছবি স্বৰ্গ আৰোহণ। যীশুৱে পুনৰুত্থানৰ পিছত 40 দিনলৈ অনেক সময়ত শিষ্যসকলৰ সৈতে দেখা দিছিল আৰু বহুতো মানুহে তেওঁক জীৱিত দেখিছিল। তেতিয়া যীশুৰ পিতৃৰ ওচৰলৈ স্বৰ্গলৈ ঘূৰি যোৱাৰ সময় হৈছিল। তেওঁ কৰিবলৈ অহা কাম সমাপ্ত কৰিছিল। যীশুৱে তেওঁৰ শিষ্যসকলক কৈছিল এই শুভবাৰ্তা সকলোকে সকলো ঠাইতে ঘোষণা কৰিবলৈ। তেওঁৰ শিষ্যসকলে যীশুই পৃথিৱীৰ পৰা স্বৰ্গলৈ উঠি যোৱা চাই আছিল। বগা বস্ত্ৰ পৰিধান কৰা 2 স্বৰ্গদূত দেখা দিছিল আৰু শিষ্যসকলক কৈছিল যে এদিন যীশুৱে যেনেকৈ স্বৰ্গলৈ উঠি গ'ল তেনেকৈ আকৌ ঘূৰি আহিব। সেই সময় নহালৈকে যীশু স্বৰ্গত আছে। তেওঁক বিশ্বাস কৰা আৰু তেওঁৰ অনুগামীসকলৰ কাৰণে যীশুৱে স্বৰ্গত ঠাই যুগুত কৰি আছে। এতিয়া আপুনি কি কয়? আপুনি যীশুক বিশ্বাস কৰি তেওঁৰ অনুগামী হ'বনে? আপুনিও তেওঁক লগ পাবলৈ সাজু হৈছেনে?